জিহুচুৱা বাৰ অধ্যায়। জিহুচুৱাই পৰাজয় কৰা ৰজাসকলৰ তালিকা। বৰ্তমান দেশসমূহৰ এইসকল ৰজা যিসকলক ইজৰাইলৰ লোকসকলে পৰাজয় কৰিছিল। ইজৰাইলৰ লোকসকলে সূৰ্য উদয় হোৱা জৰ্দনৰ পূব দিশে থকা অনুনৰ উপত্যকাৰ পৰা হমুন পৰ্বতলৈকে আৰু পূবফালে থকা অৰাবাৰ গোটেই দেশ অধিকাৰ কৰিলে। চিহুন ইমূৰীয়াসকলৰ ৰজা আছিল। তেওঁ হিজবোনত বাস কৰিছিল। তেওঁ অনুনৰ উপত্যকাৰ দাঁতিত থকা অৰুয়েৰৰ পৰা আৰু সেই উপত্যকাৰ মাজত থকা নগৰখনৰ পৰা অম্মুনৰ সন্তানসকলৰ সীমা জব্বুক নদীলৈকে আধা গিলিয়ত দেশত শাসন কৰিছিল আৰু পূবপাৰে কিন্নেৰত সাগৰলৈকে আৰু পূবপাৰে বৈত জিচিমুটলৈ যোৱা বাটত থকা অৰাবা সমুদ্ৰ অৰাবাত আৰু দক্ষিণে পিছগাৰ চাউলীয়া ঠাইবোৰৰ তলত থকা দেশতো শাসন কৰিছিল। উগ বাছানৰ ৰজা আছিল। এওঁ ৰফাৰিয়াসকলৰ অৱশিষ্ট থকা বংশ জন্ম হৈ অষ্টাৰুত আৰু ইডেৰিত বাস কৰিছিল। তেওঁ হমুন পৰ্বতত চলখাত গছুৰীয়া আৰু মাখাথিয়াসকলৰ সীমালৈকে গোটেই বাছান দেশত আৰু হিজবোনৰ চিহুন ৰজাৰ সীমালৈকে থকা আধা গিলিয়ত দেশত শাসন কৰিছিল। জিহুৱাৰ দাস মুচিয়ে আৰু ইজৰাইলৰ সন্তানসকলে তেওঁলোকক পৰাজয় কৰিলে আৰু জিহুৱাৰ দাস মুচিয়ে অধিকাৰ অৰ্থে সেই দেশ ৰুবেনিয়া উ গাদিয়াসকলক আৰু মনছিৰ আধা ফৈদক দিলে। চেৰিলৈ বিকশিত হোৱা জৰ্দনৰ সিপাৰে পশ্চিম দিশে লিবানুনৰ উপত্যকাত থকা বালগাদৰ পৰা হালক পৰ্বতলৈকে থকা এই ৰজাসকলক জিহুচুৱা আৰু ইজৰাইলৰ সন্তানসকলে বধ কৰিছিল। জিহুচুৱাই দেশ অধিকাৰৰ অৰ্থে নিজ নিজ ভাগ অনুসাৰে ইজৰাইলৰ ফৈদক ভগাই দিলে। ইয়াৰ অন্তৰ্ভুক্ত আছিল পৰ্বতীয়া অঞ্চল, নিম্নভূমি অঞ্চল, অৰাবা, পৰ্বতৰ নামনি অঞ্চল, মৰুপ্ৰান্তীয় অঞ্চল আৰু নেগেভ। ইয়াতে হিটিয়া, ইমূৰীয়া, কনানিয়া, পৰজিয়া, হিব্বিয়া আৰু জিবুচিয়াসকল আছিল। ৰজাসকলৰ মাজত আছিল জিৰিহুৰ ৰজা, বৈতেলৰ ওচৰত থকা অয়ৰ ৰজা, জিৰুচালেমৰ ৰজা, হিব্বোনৰ ৰজা, জমুটৰ ৰজা, লাখিছৰ ৰজা, ইগলুনৰ ৰজা, গেজৰৰ ৰজা, ডবিৰৰ ৰজা, গেদৰৰ ৰজা, সমাতৰ ৰজা, অৰাদৰ ৰজা, লিবনাৰ ৰজা, অদ্দুলমৰ ৰজা, মকেদাৰ ৰজা, বৈতেলৰ ৰজা, তপুহৰ ৰজা, হেফৰ ৰজা, অফেকৰ ৰজা, লছাৰুণৰ ৰজা, মাদুনৰ ৰজা, হাছুৰৰ ৰজা, চিম্মুন মৰুণৰ ৰজা, অক্সফৰ ৰজা, তানকৰ ৰজা, মগ্গিদুৰৰ ৰজা, কেডছৰ ৰজা, কৰ্মিলত থকা জগনিয়ামৰ ৰজা, দূৰৰ ওখ ঠাইবোৰত থকা দূৰৰ ৰজা, গিলগলত থকা গুয়িমৰ ৰজা আৰু তিছাৰ ৰজা, সৰ্বমুঠ ৩১ জন ৰজা আছিল।